শুনা
শুন অ 13-14 মাহ আগতে, এবছৰতকে বেছি, সি এইটো কি লাচিত নগৰৰ যে হেৰি আছে যে বাৰ্গাৰ কিংখন যে আছে, তাৰ সন্মুখে সন্মুখে এখন কি আছে হেৰি এইটো কি KFC এইটো কি চেণ্ডউইচ, সি ৰাস্তাত বহি খাই আছিলে, ৰাস্তাত বহি এই ৰাস্তাত বহি মটৰচাইকেলৰ পৰা খাই পেলাই মোলে ভিডিঅ' পঠাইছিলে। সেই মানুহটোৱে, সেই ল'ৰাটোৱে 1 কোটি টকীয়া ঘড়ী পিন্ধি আছে একেলা। এইটো আচৰিত একো নহয়, এইটো হল ৰিণিকি ৰিণিকি ৰিণিকি
এইটো কাহিনীটো বেলেগ, এইটো কি গম পাইছে নাই আপুনি?
ৰিণিকি আছে আৰু হিমন্ত, আৰু তাৰ পিছফালে আছে নৰাধম মোদী। অমৃতৰ দেউতাকটোৱে সেইজনী বিল্লাৰ পিছত পৰিল, বুজিছ নাই? তাৰ ঘৈণীয়েক অমৃতৰ মাকক এৰি থৈ সেই বিল্লাজনীৰ লগত সেই 1 কোটি টকীয়া এপাৰ্টমেণ্ট এটাত থাকে সেই জু ৰোডৰ ওপৰত।
তেতিয়াহলে সি ঘড়ীটো সেইজনী মাকৰ পৰাই লৈছে?
মাকৰ পৰা লোৱা নাই, বাপেকে কণ্ট্ৰেক্ট পাইছে। নতুনজনীক বেলেগেও তেতিয়া, নতুনজনীক তেতিয়াহলে হিমন্ত চুধি আছে কেলা? হিমন্ত চুধা নাই, যদি কোনোবা হিমন্তৰ চামচাই চুধি আছে কেলা?
সেইটো হব পাৰে, কি ঠিক,
কিন্তু মই কলো নহয়।
কিন্তু অমৃতৰ মোবাইলটো এপিক মোবাইল দে, এডাল টিপিবই নাজানো, কি মোবাইল ডাল লৈছে
নহয়। অমৃতৰ মোবাইল দি কথা পাতি আছো, সেইকাৰণে তোক মই ব্লক কৰি থৈ দিছো কেলা।
শুনক, মোৰ অমৃতৰ লগত কি কাহিনী আছে?
অমৃতৰ কেলা, অমৃতক শুন, অমৃতক তো মই ওলম আমি কেলা,
চিলভাৰত চিলভাৰত
নহয়, যেনেকে হেৰি হিমন্তক হেৰি লাইট লেম্প পষ্টত ওলমাম, এই উজান বজাৰৰ কামৰূপ একাডেমীৰ সন্মুখত হা লেংটা কৰি তাক ওলমাই থম, হেৰি কৰি ৰিণিকি কেলা, ৰিণিকিকো ওলমাম, হেৰি কৰা তাৰ পুতেক আৰু জীয়েকো ওলম ওলমাম কেলা, দা মোমেণ্ট কম।
আপুনি যে উজান বজাৰ কৈ থাকে, নদীৰ পাৰ চিত্ৰৰঞ্জনক চিনি পায় নে?
চিত্ৰৰঞ্জন মৰিল কেলা, হি ফিনিচ, হি মদ খাই খাই মৰিল।
আৰু গিয়াছুদ্দিন আহমেদক,
গিয়াছুদ্দিন আছে, এতিয়া ভয়তে সি পলাই ঘূৰি ফুৰিছে, আমেৰিকা ফুৰি আহিছে কেলা,
মাজতে গৈছিলে হয়
নহয়, আমেৰিকা ফুৰি আহিছে, কিন্তু মোক ঘৰলৈ ফোন নকৰিলে, সেই সময়ত মই আমেৰিকাতে আছিলো।
আৰু সিদ্ধাৰ্থ গোস্বামী,
সিদ্ধাৰ্থ গোস্বামী এটা মহা হাৰামজাদা, সেইটো এটা ফালতু এটা ডুমৰ পুতেক কেলা, বালি নামটো গোস্বামী, কিন্তু তাৰ মুখৰ মুখৰ কাহিনী ডুম, আৰু তাৰ চব মই পষ্টাৰ লগাই থৈ আহিছো, সেই পষ্টাৰ বিলাক নিজে নিজে ফালিছে কেলা।
সিদ্ধাৰ্থ গোস্বামী দৰকাৰ পৰিছে আপোনাৰ?
সিদ্ধাৰ্থ গোস্বামীৰ পষ্টাৰ সেই লতাশিল থানাৰ ভিতৰতো সোমাইছে, আৰু সি নিজে থানাৰ ভিতৰৰ পৰা পষ্টাৰ ফালিছে কেলা।
আপুনি লগাই থোৱা পষ্টাৰ ফালিবলৈ তাৰ কাম আছে?
এইটো এখন মোক থানাৰ বহুত থানাৰ হেৰি চাপ্ৰাচী থাকে নহয়, বহুত থাকে নে নাথাকে, সিহঁতে দেখে নে নেদেখে কোনে আহিছে কি ফালিছে থানাৰ ভিতৰত। অমৃত গোস্বামীয়ে, অমৃত গোস্বামীৰ ধান্দাটো মই কওঁ, ই মোৰ ছোৱালীজনী বিয়া কৰাব খোজে, মোৰ ছোৱালী এজনী বিয়া কৰাব খোজে, সেইটোৱে তাৰ ধান্দা। যাৰ বাপেকে হেৰি কৈছে, ইয়াৰ ছোৱালী বিয়া কৰা তই বহুত ধনী হৈ যাবি, আমেৰিকাৰ বহুত মিলিয়নাৰ, সেইকাৰণে
আপুনি এই ৰূপৰ কথা পাতি থকা মানুহটো ধনী মানুহ।
মইতো ধনী, ইমান বেছি ধনী তহঁতৰ কেলা কোনেও মোক চুবই নোৱাৰ কেলা।
মোৰ ডিঙি দুডাল সোণৰ চেইন আছে,
সোণৰ চেইন নহয়, সোণ হল সোণত কলি বাস কৰে কেলা, মোৰ হাতত ৰূপ আছে, যা 100 কেজি।
আচ্ছা আচ্ছা, বৰ্তা বৰ্তা বৰ্তা
বৰ্তা বৰ্তা নহয় কেলা, লাউৰা 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 মা,
লাউৰা শুনক না, এই মোৰ লগৰ এটাই মাত দিয়ে আপোনাক।
আপুনি সিদ্ধাৰ্থ গোস্বামীক চিনি পায় নেকি?